বাতৰিৰ সৈতে এয়া মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰত ভাৰতৰ প্ৰথমটো সমবায় ভিত্তিক জৈৱ গেছ আৰু পটাছ গ্ৰেনুৱেল প্ৰকল্প মুকলি কৰে। পাঁচ বছৰৰ বিৰতিৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। মণিপুৰৰ জিৰিবাম জিলাত সুৰক্ষা বাহিনীয়ে যোৱা নিশা দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতে ছটা সোণ, দহটা ৰূপ আৰু ছটা ব্ৰঞ্জসহ মুঠ বাইশটা পদকেৰে নিজৰ অভিযান সামৰে। আৰু কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক 88 ৰাণত পৰাস্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভাৰতৰ প্ৰথমটো সমবায় ভিত্তিক জৈৱ গেছ আৰু পটাছ গ্ৰেনুৱেল প্ৰকল্প মুকলি কৰে। সাহাকাৰ মহৰ্ষি শংকাৰু কোলহে নামৰ সমবায় ভিত্তিক এই প্ৰকল্পটো মহাৰাষ্ট্ৰৰ অহিলানগৰ জিলাত স্থাপন কৰা হৈছে। প্ৰকল্প মুকলি অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে কয় যে জৈৱ গেছ আৰু পটাছ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰত এই প্ৰকল্পটো দেশৰ বাবে এটা অনুকৰণীয় আৰ্হি হৈ ৰব। তেওঁ কয় যে দেশত অতি শীঘ্ৰে এনে 15টা সমবায় ভিত্তিক উদ্যোগ প্ৰতিষ্ঠা কৰা হ'ব আৰু এই ক্ষেত্ৰত মহাৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দেশত ইথানল প্ৰকল্প বৃদ্ধি কৰাৰ ক্ষেত্ৰতো এই ধৰণৰ প্ৰকল্পসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলিও শ্ৰীশ্বাহে প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে এই প্ৰকল্পৰ সেউজ শক্তি আহৰণৰ পদক্ষেপে সমাজলৈ বিশেষ বৰঙণি আগবঢ়াব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ, উপ মুখ্যমন্ত্ৰীদ্বয় একনাথ সিন্ধে আৰু অজিত পাৱাৰ, কেন্দ্ৰীয় সমবায় ৰাজ্যমন্ত্ৰী মুৰুলীধৰ মহল, মন্ত্ৰী ৰাধাকৃষ্ণ পাটিল আৰু গিৰীশ মহাজনকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। পাঁচ বছৰৰ বিৰতিৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বি টি চিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। কোকৰাঝাৰৰ বডোফা চহৰৰ বি টি চি সচিবালয় খেলপথাৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়েও উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডঃ ৰণোজ পেগু, ইউ পি পি এলৰ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সামাজিক মাধ্যমযোগে বি পি এফৰ মুৰববীগৰাকীক শুভেচ্ছা জনায়। এটা বাৰ্তাত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰ্শন বাস্তৱায়িত কৰা আৰু সকলো ধৰণৰ বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে বি টি চি চৰকাৰক সমৰ্থন আগবঢ়াই যাব। মণিপুৰৰ জিৰিবাম জিলাত সুৰক্ষা বাহিনীয়ে যোৱা নিশা দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় কৰে। সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই কয় যে ৰাজ্যখনৰ উদ্বেগজনক পৰিস্থিতিৰ মাজত এই আই ই ডি উদ্ধাৰ তথা নিষ্ক্ৰিয় কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে আছাম ৰাইফলছৰ এটা দলে যোৱা নিশা জিৰিবামৰ মাখাবস্তি এলেকাত অভিযান চলাই 12 কিলোগ্ৰামতকৈ ওজনৰ দুটা আই ই ডি, 500 কিলোগ্ৰাম ওজনৰ 3টা বৈদ্যুতিক শক্তিৰ উৎস আৰু 12 মিটাৰ দৈৰ্ঘৰ কৰ্ডিক্স জব্দ কৰে। ৰাজ্যখনত যোৱা 13 ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি শাসন চলি থকাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সংস্থাসমূহে এই খণ্ডৰ শান্তি যাতে বিঘ্নিত নহয় তাৰ বাবে সদায় সতৰ্ক হৈ আহিছে। মণিপুৰত কাইলৈ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ মেৰা হৌ চুংবা মহোৎসৱ অনুষ্ঠিত হ'ব। মণিপুৰৰ ৰাজপ্ৰসাদ চানা কুনুঙত অনুষ্ঠিত সংবাদমেলত এই মহোৎসৱৰ ৰাজ্যিক পৰ্যায়ৰ উদ্যোক্তা সমিতিৰ প্ৰতিনিধিয়ে জনোৱা অনুসৰি কাইলৈ ঐতিহাসিক কাংলাত মেৰা হৌ চুংবা মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত মণিপুৰৰ 135খন গাঁৱৰ গাঁওপ্ৰধানে অংশগ্ৰহণ কৰিব। গাঁওপ্ৰধানসকল আজি ইম্ফলত উপস্থিত হ'ব আৰু মণিপুৰৰ ৰজা তথা ৰাজ্যসভাৰ সাংসদ মহাৰাজ চানজাওবা লেইছেম্বাই মণিপুৰৰ ৰাজপ্ৰসাদত তেওঁলোকক আনুষ্ঠানিকভাৱে আদৰণি জনাব। কাইলৈ পুৱা মহাৰাজা চানজাওবা লেইছেম্বাই গাঁওপ্ৰধানসকলৰ লগত এখন ধৰ্মীয় সভাত অংশ ল'ব। ইয়াৰ পাছতে গাঁওপ্ৰধানসকল আৰু ভৈয়ামৰ লোকসকলৰ মাজত প্ৰীতি উপহাৰ বিনিময় পৰ্ব অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 22 ছেপ্টেম্বৰত ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱে সমাজৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিছে। নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বয়নশিল্পী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক বৃহৎ সকাহ দিছে। সংশোধিত ৰেহাইৰ জৰিয়তে ৰাজ্যখনৰ কেতবোৰ আঞ্চলিক আৰু পাৰস্পৰিক সামগ্ৰীৰ কৰ হ্ৰাস কৰা হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিশেষকৈ অসমৰ চাহ উদ্যোগক উপকৃত কৰিছে। এই খণ্ডত কেৱল 5% জি এছ টি আৰোপ কৰা হৈছে। একেদৰে 12 লাখৰো অধিক বয়নশিল্পী জড়িত হৈ থকা অসমৰ হস্তশিল্প আৰু কাৰিকৰ খণ্ডত জি এছ টিৰ বোজা 5% হ্ৰাস কৰা হৈছে। তদুপৰি বোকা চাউল আৰু তেজপুৰৰ লিচুৰ দৰে কৃষিজাত সামগ্ৰীত জি এছ টি হ্ৰাস কৰা হৈছে। পৰ্যটন খণ্ডত জি এছ টি সংস্কাৰ অৰ্থাৎ প্ৰতিনিশা 7,500 টকাৰ হোটেলৰ কোঠাৰ নিৰীক্ষত জি এছ টি 5% হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাটাৰৰ দোহালৈ যাব। এই ভ্ৰমণকালত শ্ৰীগোৱেলে ব্যৱসায় আৰু বাণিজ্য সন্দৰ্ভত কাটাৰ ভাৰত যুটীয়া আয়োগৰ বৈঠকত দেশখনৰ বাণিজ্য মন্ত্ৰী শ্বেখ ফেইজেল বিন থানি ফেইজেল অল থানিৰ সৈতে অধ্যক্ষতা কৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বাণিজ্য আৰু বিনিয়োগ খণ্ডত কাটাৰৰ সৈতে ভাৰতৰ সম্পৰ্কৰ দিশত এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। শ্ৰীগোৱেলে এই ভ্ৰমণৰ সুযোগতে কাটাৰ চেম্বাৰ আৰু কাটাৰী ব্যৱসায়ী সংস্থাৰ শীৰ্ষ প্ৰতিনিধি তথা ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বিভিন্ন মন্ত্ৰালয়ৰ কেইবাগৰাকী শীৰ্ষ বিষয়ায়ো দোহা ভ্ৰমণ কৰিব। ছত্তীশগড়ৰ কাৱাৰ্ডা জিলাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 5 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 5 জন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত 3 গৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী, 1 গৰাকী নাবালিকা আৰু বাহনখনৰ চালকজন আছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে 30 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চিলফি উপত্যকাৰ আকালঘৰীয়াত এখন তীব্ৰবেগী ট্ৰাকে এখন বাহনত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। চালকজনৰ বাহিৰে বাহনখনত থকা আটাইকেইগৰাকী যাত্ৰী কলকাতা নিবাসী আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে 6টা সোণ, 10টা ৰূপ আৰু 6টা ব্ৰঞ্জসহ মুঠ 22টা পদকেৰে নিজৰ অভিযান সামৰে। জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত কালি ভাৰতৰ 7 গৰাকী খেলুৱৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। 200 মিটাৰ T12ত সমীৰণ শৰ্মাই ৰূপৰ পদক আৰু 100 মিটাৰ T35ত প্ৰীতি পালে ৰূপৰ পদক জয় কৰে। পেৰা অলিম্পিকৰ চেম্পিয়ন নৱদীপে জেভলিন থ্ৰত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে 200 মিটাৰ T44ত সন্দীপে ব্ৰঞ্জৰ পদক লাভ কৰে। কলম্বোৰ আৰ প্ৰেমাদেছা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক 88 ৰাণত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 247 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে 33 অভাৰতে আটাইকেইটা হেৰুৱাই কেৱল 159 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ হৰলিন দেউলে সৰ্বাধিক 46 আৰু ঋষা ঘোষে 35 ৰাণ কৰে। পাকিস্তানৰ ডায়েনা বেগে 4টা উইকেট দখল কৰে। ইপিনে পাকিস্তানৰ ছিদ্ৰা আমিনে 81 আৰু নাতালিয়া পাৰভেজে 33 ৰাণৰ বৰঙণি আগবঢ়ায় যদিও দলটোৰ আন আন খেলুৱৈসকল উন্নত প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ ক্ৰান্তি গৌৰ আৰু দীপ্তি শৰ্মাই 3টাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰাণাই 2টা উইকেট লাভ কৰে। ভাৰত অহা বৃহস্পতিবাৰে বিশাখাপট্টনমত হ'বলগীয়া আন এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ আমিনগাঁৱত আজিৰে পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 17 বছৰৰ পাছত দেশত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিনছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্ৰান্স, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, কানাডা আৰু ডেনমাৰ্ককে ধৰি 43খন দেশৰ 452গৰাকী খেলুৱৈয়ে অংশ ল'ব। প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে 9খন বেডমিণ্টন কোৰ্ট সাজু কৰি তোলা হৈছে। ভাৰত আজি প্ৰতিযোগিতাৰ 1খন খেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা 19 ছেপ্টেম্বৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 11টা পদক লাভ কৰিছে। 2008 চনত পুণেত অনুষ্ঠিত জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত 1টা সোণ আৰু 1টা ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতীয় খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰত ভাৰতৰ প্ৰথমটো সমবায়ভিত্তিক জৈৱ গেছ আৰু পটাছ গ্ৰেনুৱেল প্ৰকল্প মুকলি কৰে। 5 বছৰৰ বিৰতিৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। আৰু কলম্বোৰ আৰ প্ৰেমাদেছা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক 88 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55